বিচাৰকৰ্তাবিলাক 12 অধ্যায়। তাৰ পাছত ইফৰিমৰ বংশৰ লোকসকলে গোট খাই সৈন্যসকলক মাতি দিলে। তাৰ পাছত নদী পাৰ হৈ চাফুন চহৰলৈ গৈ জিপ্তহক ক'লে, কিয় তুমি অমুনৰ লগত যুদ্ধ কৰিবলৈ আমাক মতা নাই বা আমাৰ সহায় বিচৰা নাই? আমি তোমাৰ সৈতে তোমাৰ ঘৰো জুইৰে পুৰিম। তেতিয়া জিপ্তহে তেওঁলোকক উত্তৰ দি ক'লে, অমুনৰ সন্তানসকলে আমাক নানা সমস্যাত পেলাইছিল, সেইবাবে আমি তেওঁলোকৰ লগত যুদ্ধ কৰিছোঁ। মই আৰু মোৰ লোকসকলে তোমালোকৰ সহায় বিচাৰি তোমালোকক মাতিছিলোঁ, কিন্তু তোমালোকৰ কোনো এজনো সহায় কৰিবলৈ আগবাঢ়ি নাহিলা। যেতিয়া দেখিলোঁ তোমালোকে মোক কোনেও সহায় নকৰা, তেতিয়া মই নিজে নদী পাৰ হৈ প্ৰাণ আচলৰ আগত বান্ধি লৈ অমুনৰ সন্তানসকলৰ বিৰুদ্ধে যুদ্ধত নামি পৰিলোঁ। তাতে জিহুৱাই মোৰ হাতত সিহঁতক সমৰ্পণ কৰিলে। এতেকে তোমালোকে মোৰে সৈতে যুদ্ধ কৰিবলৈ আজি কিয় মোৰ ওচৰলৈ আহিছা? পাছত জিপ্তহে গিলিয়ডৰ সকলো লোকক গোটাই ইফৰিমীয়া লোকসকলৰ সৈতে যুদ্ধ কৰিলে, কিয়নো সিহঁতে কৈছিল, হেৰৌ গিলিয়ডিয়াসকল, তহঁত ইফৰিমীয়ৰ আৰু মঞ্চিৰ মাজৰ পৰা পলাই অহা ইফৰিমীয়া মানুহ। সেই যুদ্ধত গিলিয়ডৰ লোকসকলে ইফৰিমীয়া লোকসকলক পৰাস্ত কৰিলে। পাছত গিলিয়ডিয়াসকলে ইফৰিমৰ মানুহৰ আগেৰে গৈ জৰ্দনৰ পাৰঘাটবোৰ দখল কৰি ল'লে। তাতে ইফৰিমৰ পলাই যোৱা কোনো মানুহে যদি কয়, আমাক নদী পাৰ হ'বলৈ দিয়া, তেতিয়া গিলিয়ডৰ মানুহে তেওঁলোকক সোধে, তুমি জানো ইফৰিমীয়া মানুহ নোহোৱা? আৰু তেওঁ যদি কয় নহয়, তেতিয়া তেওঁলোকে কয়, এবাৰ হিচ্ছ বুলেট কোৱাচোন। তেতিয়া ইফৰিমীয়ৰ লোকসকলে শুদ্ধৰূপে উচ্চাৰণ কৰিব নোৱাৰি জিবুলেট বুলি ক'লেই তেওঁলোকে ধৰি জৰ্দন পাৰৰ ঘাটত বধ কৰে। সেই সময়ত ইফৰিমীয়ৰ 42,000 লোকক হত্যা কৰা হ'ল। জিপ্তহে ছবছৰলৈকে ইজৰাইলৰ বিচাৰ কৰিলে। পাছত গিলিয়ডিয়া জিহুপ্তৰ মৃত্যু হোৱাত তেওঁক গিলিয়ডৰ কোনো এখন নগৰত মৈদাম দিয়া হ'ল। তাৰ পাছত বৈতলেহেমীয়া ইবছন ইজৰাইলৰ বিচাৰকৰ্তা হ'ল। তেওঁ 30 পুতেক আছিল আৰু তেওঁ 30 জীয়েকক উলিয়াই দি নিজ পুতেকহঁতৰ বাবে 30 ছোৱালী বাহিৰৰ পৰা আনিলে। তেওঁ 7 বছৰলৈকে ইজৰাইলৰ বিচাৰ কৰিলে। পাছত ইবছনৰ মৃত্যু হোৱাত তেওঁক বৈতলেহেমত মৈদাম দিয়া হ'ল। তেওঁ পাছত জবুলুনীয়া এলুন ইজৰাইলৰ বিচাৰকৰ্তা হ'ল। তেওঁ 10 বছৰলৈকে ইজৰাইলৰ বিচাৰ কৰিলে। জবুলুনীয়া এলুনৰ মৃত্যু হোৱাৰ পাছত তেওঁক জবুলুন দেশত থকা অয়ালুনত মৈদাম দিয়া হ'ল। তেওঁ পাছত পিৰাথুনীয়া হিল্লুলৰ পুত্ৰ অব্দুন ইজৰাইলৰ বিচাৰকৰ্তা হ'ল। তেওঁ 40 পুতেক আৰু 30 নাতিয়েক আছিল। তেওঁলোকে 17 গাধত উঠি ফুৰে। অব্দুনে 8 বছৰলৈকে ইজৰাইলৰ বিচাৰক আছিল। পাছত পিৰাথুনীয়া হিল্লুলৰ পুত্ৰ অব্দুনৰ মৃত্যু হোৱাত অমালিকীয়াসকলৰ পৰ্বতীয়া অঞ্চল ইফৰিম দেশৰ পিৰিয়াথুনত তেওঁক মৈদাম দিয়া হ'ল।